Here, Akafbani. এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনৰ 20 সংখ্যক কিস্তিৰ ধন পৰহিলৈ মুকলি কৰি দিয়া হ'ব। ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেণ্ড আৰ মাৰ্কোছ অহা 4 আগষ্টত 5-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। শ্বহীদ উধম সিঙৰ আজিৰ 86 সংখ্যক শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ 5ম তথা অন্তিমখন টেষ্ট আজি লণ্ডনৰ অভেলত আৰম্ভ হ'ব। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। লোকসভাত দিনৰ 11 বজাত সদন মিলিত হোৱা সময়ত অধ্যক্ষ ওম বিৰলাই অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা নাছা ইছৰো ছিন্থেটিক এপাৰ্চাৰ ৰাডাৰ চমুকৈ নিছাৰ উপগ্ৰহৰ সফল উৎক্ষেপণৰ বাবে মহাকাশ বিজ্ঞানীসকলক অভিনন্দন জনায়। শ্ৰীবিৰলাই সদনৰ প্ৰশ্নকাল আগবঢ়াই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্যান্য বিষয় উঠাই লোৱাৰ দাবীৰে সদনৰ মজিয়ালৈ উঠি আহি ধ্বনি দিবলৈ আৰম্ভ কৰে। অধ্যক্ষই বিৰোধী সাংসদসকলৰ এনে আচৰণত উদ্বেগ প্ৰকাশ কৰি তেওঁলোকক নিজ নিজ আসনলৈ উভতি যাবলৈ অনুৰোধ জনায়। কিন্তু বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। ৰাজ্যসভাত দুপৰীয়া 12 বজাত প্ৰথমবাৰ স্থগিতকৰণৰ পাছত সদন মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্যান্য বিষয় সন্দৰ্ভত আলোচনাৰ দাবী জনাই শ্লোগান দিবলৈ আৰম্ভ কৰে। সেই সময়ত সভাপতিৰ আসনত থকা ঘনশ্যাম তিৱাৰীয়ে প্ৰশ্নকাল আগবঢ়াই নিবলৈ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে সভাপতিয়ে দিনৰ 2 বজালৈ সদন স্থগিত ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত প্ৰথমবাৰৰ বাবে সদন মিলিত হোৱা সময়ত উচ্চ সদনেও নিছাৰ উপগ্ৰহৰ সফল উৎক্ষেপণৰ বাবে বিজ্ঞানীসকলক অভিনন্দন জনায়। ৰাজ্যসভাৰ উপসভাপতি হৰিবংশে কয় যে তেওঁ ভিন ভিন ৰাজনৈতিক দলৰ পৰা বিভিন্ন বিষয় সন্দৰ্ভত লাভ কৰা 28খন স্থগিতকৰণৰ জাননী খাৰিজ কৰিছে। উপসভাপতিগৰাকীয়ে সদনৰ শূন্যকাল আগবঢ়াই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাৰ দাবীত ধ্বনি দিবলৈ আৰম্ভ কৰে। হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাত সভাপতিয়ে সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনৰ 20 সংখ্যক কিস্তিৰ ধন পৰহিলৈ মুকলি কৰি দিয়া হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত কালি নতুন দিল্লীত এই বিষয়ৰ এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত কিস্তিৰ ধন মোকলাই দিয়াৰ লগতে অধিক সংখ্যক কৃষকে যাতে এই আঁচনিৰ সুফল লাভ কৰিব পাৰে সেই সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। বৈঠকত শ্ৰীচৌহানে পৰহিলৈ হ'বলগীয়া কাৰ্যসূচীত ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলা তথা গাঁও পৰ্যায়ত কৃষকসকলৰ সৈতে সংযোগ স্থাপন কৰি এই কাৰ্যসূচী ৰাষ্ট্ৰজোৰা অভিযান হিচাপে আয়োজন কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে দেশৰ কৃষকসকলকো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই আঁচনিৰ অধীনত 3টা কিস্তিত কৃষকসকলৰ একাউণ্টত 6,000 টকাকৈ জমা দিয়া হয়। পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ অন্তিম সময়সীমা অহা 15 আগষ্টলৈ বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে অনলাইন ব্যৱস্থাৰেহে এই মনোনয়নসমূহ গ্ৰহণ কৰা হ'ব। অহা বছৰ গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি পদ্ম বঁটাসমূহ ঘোষণা কৰা হ'ব। উল্লেখযোগ্য যে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। অহা 1 আগষ্টৰ পৰা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক বাণিজ্যত 25% শুল্ক আৰোপ কৰা হ'ব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰা ঘোষণাক ভাৰতে বিবেচনাৰ অৰ্থে গ্ৰহণ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ এটা বিবৃতিত কোৱা হৈছে যে চৰকাৰে ইয়াৰ প্ৰয়োগ সন্দৰ্ভত অধ্যয়ন কৰি আছে। চৰকাৰে ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও বিবৃতিটোত লগতে কোৱা হৈছে। একেদৰে অন্যান্য বাণিজ্যিক চুক্তি, বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিকো ইয়াৰ সৈতে সামৰি লোৱা হৈছে। মন্ত্ৰালয়ে লগতে কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বিগত কেইবামাহ ধৰি স্বচ্ছ, ভাৰসাম্য আৰু পাৰস্পৰিক লাভজনক বাণিজ্য চুক্তিৰ সম্পাদনত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। চৰকাৰে খেতিয়ক, উদ্যমী আৰু অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ সুৰক্ষা আৰু প্ৰসাৰত গুৰুত্ব আৰোপ কৰিছে বুলিও বিবৃতিটোত লগতে প্ৰকাশ কৰা হৈছে। ইপিনে দেশৰ বৃহৎ ব্যৱসায়িক সংস্থা ফিক্কিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই ৰপ্তানিকৃত সামগ্ৰীত 25% শুল্ক আৰোপ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে। সংস্থাটোৰ অধ্যক্ষ হৰ্ষবৰ্ধন আগৰৱালাই ইয়াক অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত দেশৰ ৰপ্তানিত বিৰূপ প্ৰভাৱ পৰিব। ফিলিপাইন্সৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেণ্ড আৰ মাৰ্কোছ অহা 4 আগষ্টত 5-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পন্নী লুইচ আৰানেটা মাৰ্কোছ আৰু কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, অন্যান্য প্ৰতিনিধি আৰু জ্যেষ্ঠ বিষয়াৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল ভাৰত ভ্ৰমণলৈ আহিব। শ্ৰীমাৰ্কোছে ফিলিপাইন্সৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিব। এই ভ্ৰমণকালত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। তেওঁ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰো ৰাষ্ট্ৰপতি মাৰ্কোছৰ সৈতে আলোচনাত মিলিত হ'ব। 8 আগষ্টত ফিলিপাইন্সলৈ ঘূৰি যোৱাৰ পূৰ্বে তেওঁ বেংগালুৰু ভ্ৰমণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে ফিলিপাইন্সৰ সৈতে ভাৰতৰ সম্পৰ্ক হৈছে দেশৰ এক্ট ইষ্ট পলিচি, মহাসাগৰ দৰ্শন আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। ৰাষ্ট্ৰপতি মাৰ্কোছৰ এই ভ্ৰমণৰ সময়তে ভাৰত ফিলিপাইন্স কূটনৈতিক সম্পৰ্কৰো 75 বছৰ সম্পূৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বহীদ উধম সিঙৰ আজিৰ 86 সংখ্যক শ্বহীদ দিৱস উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে শ্বহীদ উধম সিং দেশৰ এগৰাকী অমৰ সন্তান আছিল। তেওঁৰ দেশপ্ৰেম আৰু সাহসিকতা চিৰদিন দেশৰ জনসাধাৰণৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰব বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে শ্বহীদ উধম সিঙৰ প্ৰতি আজি দেশবাসীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। গদৰ পাৰ্টি আৰু হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিক এছ'চিয়েচনৰ সৈতে জড়িত উধম সিঙে 1919 চনৰ অমৃতসৰৰ জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিৰোধস্বৰূপে 1940 চনৰ 30 মাৰ্চত তদানীন্তন ব্ৰিটিছ পাঞ্জাৱৰ প্ৰাক্তন উপৰাজ্যপাল মাইকেল অ' ডায়াৰক হত্যা কৰিছিল। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIয়ে উৎকোচ গ্ৰহণৰ এটা গোচৰত দিল্লী উন্নয়ন প্ৰাধিকৰণ DDAৰ এজন বিষয়াক গ্ৰেপ্তাৰ কৰিছে। অনুসন্ধানকাৰী সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰা মতে অভিযুক্ত বিষয়াজনে অভিযোগকাৰী লোকজনৰ দোকানৰ প্ৰয়োজনীয় অনুমতিৰ দৰখাস্তখন আগবঢ়াই নিয়াৰ নামত 50,000 টকা উৎকোচ হিচাপে দাবী কৰিছিল। অভিযোগকাৰীজনৰ পৰা উৎকোচ হিচাপে 50,000 টকা দাবী কৰা আৰু 20,000 টকা গ্ৰহণ কৰা অৱস্থাত বিষয়াজনক হাতেলোতে আটক কৰা হয় বুলি সংস্থাটোৱে প্ৰকাশ কৰে। আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মাধ্যমেৰে অৰ্কিড অভিযানক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যৰে অৰুণাচল প্ৰদেশৰ মুখ্য সচিব মনীষ কুমাৰ গুপ্তা থাইলেণ্ডত থকা ভাৰতৰ ৰাষ্ট্ৰদূত নাগেশ সিঙৰ সৈতে এখন ভাৰ্চুৱেল বৈঠকত মিলিত হয়। তেওঁলোকে অৰ্কিড খেতিৰ বাবে সম্ভাৱ্য অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। অৰুণাচল প্ৰদেশ চৰকাৰে উচ্চমানৰ অৰ্কিড ৰোপণ সামগ্ৰী আৰু কাৰিকৰী বিশেষজ্ঞৰ সহায়ত বৈজ্ঞানিক আৰু বাণিজ্যিকভাৱে অৰ্কিড খেতি কৰাৰ ক্ষেত্ৰত থাই বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে ভাৰতীয় দূতাবাসৰ সমৰ্থন বিচাৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে যে অৰুণাচল প্ৰদেশ চৰকাৰে এই ক্ষেত্ৰত কৃষক, স্বেচ্ছাসেৱী গোট আৰু কৃষি উৎপাদক সংস্থাসমূহক দক্ষ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। খেলৰ বাতৰি। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ 5ম তথা অন্তিমখন টেষ্ট আজি লণ্ডনৰ অভেলত আৰম্ভ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3:30 বজাত আৰম্ভ হ'ব। অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত চতুৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত দৃঢ়তাপূৰ্ণ বেটিঙেৰে খেলখন ড্ৰ কৰিবলৈ সমৰ্থ হোৱাৰ পাছত ভাৰতৰ মনোবল উন্নত হৈ আছে। এণ্ডাৰছন টেণ্ডুলকাৰ শৃংখলাত এতিয়ালৈকে ইংলেণ্ডে 2-1 অগ্ৰগতি লাভ কৰি আছে। 5ম টেষ্টৰ বাবে ভাৰতীয় দলত আঘাতপ্ৰাপ্ত ঋষভ পণ্টৰ ঠাইত ধ্ৰুৱ জুৰেলক অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে কুলদীপ যাদৱকো মূল একাদশত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে। ইংলেণ্ডৰ অধিনায়ক বেন ষ্টোকছে আঘাতৰ বাবে 5ম টেষ্টত অংশগ্ৰহণ কৰিব নোৱাৰিব। তেওঁৰ ঠাইত অলি পোপে ইংলেণ্ড দলটোৰ নেতৃত্ব দিব। আয়ুষ মাহাত্ৰেই অহা 21 ছেপ্টেম্বৰৰ পৰা অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিবলগীয়া ভাৰতৰ 19 বছৰ অনুৰ্ধৰ ক্ৰিকেট দলৰ নেতৃত্ব দিব। দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 3খন 1-দিনীয়া আৰু 2খন 4-দিনীয়া খেল খেলিব। ইংলেণ্ডত অনুষ্ঠিত যুৱ ক্ৰিকেট টেষ্টত মাহাত্ৰেই চাৰিটা ইনিংছত দুটা শতক আৰু এটা অৰ্ধশতককে ধৰি 340 ৰাণৰ বৰঙণিৰে অভূতপূৰ্ব প্ৰদৰ্শন কৰিছিল। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনৰ 20 সংখ্যক কিস্তিৰ ধন পৰহিলৈ মুকলি কৰি দিয়া হ'ব। ফিলিপাইন্সৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেণ্ড আৰ মাৰ্কোছ অহা 4 আগষ্টত 5-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ 5ম তথা অন্তিমখন টেষ্ট আজি ইংলেণ্ডৰ অভেলত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।